एया आकाशवाणी পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচীলৈ ছিকিমলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিকানেৰত সীমান্ত সুৰক্ষা বাহিনীৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰিব। জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আৱদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচীলৈ ছিকিমলৈ যাব। এই সময়ছোৱাত তেওঁ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে কেইবাটাও স্থান ভ্ৰমণ কৰিব। ছিকিম চৰকাৰে তেওঁক আদৰণি জনোৱাৰ উদ্দেশ্যে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি সন্ধিয়া ৰাষ্ট্ৰপতিগৰাকীয়ে গেংটকৰ নামগেল ইনষ্টিটিউট অব টিবেটলজি পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি অৰ্কিডৰিয়ামলৈ যাব আৰু গেংটকৰ মহিলাসকলৰ বাবে পিংক বাছ উদ্বোধন কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কাইলৈ নাথুলাপ্ৰাছ ভ্ৰমণ কৰি তাত নিয়োজিত জোৱানসকলৰ সৈতে মত বিনিময় কৰিব। একেদিনাই তেওঁ গেংটকৰ ছিকিম বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন সমাৰোহতো অংশগ্ৰহণ কৰিব। এই ভ্ৰমণৰ অন্তিম দিনা তেওঁ গেংটকৰ পালজৰ ষ্টেডিয়ামত হ'বলগীয়া এটা অনুষ্ঠানত ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। বৈঠকত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনী ৱং, জাপানৰ বিদেশ মন্ত্ৰী টোশিমিৎসু মটেগি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই অংশগ্ৰহণ কৰিব। বৈঠকত মন্ত্ৰীসকলে বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহৰ মাজত সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে মত বিনিময় কৰিব। বৈঠকত মন্ত্ৰীসকলে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহে ইতিমধ্যে ৰূপায়ণ কৰি থকা বিভিন্ন উদ্যমৰ পৰ্যালোচনা কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া পৰিস্থিতি আৰু উমৈহতীয়া স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক বিষয় লৈও আলোচনা কৰিব। আজিৰ বৈঠকত মন্ত্ৰীসকলে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক লৈ বিগত বৰ্ষৰ 1 জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত অনুষ্ঠিত বৈঠকৰ আলোচনাৰ সিদ্ধান্তসমূহৰো পৰ্যালোচনা কৰিব। বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে অষ্ট্ৰেলিয়া আৰু জাপানৰ বিদেশ মন্ত্ৰীদ্বয় আহি কালি নতুন দিল্লীত উপস্থিত হয়। ইপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীগৰাকী 4-দিনীয়া ভ্ৰমণসূচীৰে যোৱা 23 মে'ৰ পৰা ভাৰততে আছে। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কালি জাপানৰ বিদেশ মন্ত্ৰী টোশিমিৎসু মটেগিৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত ডঃ জয়শংকৰে কয় যে উভয় দেশৰ মাজত বিশেষ কৌশলগত আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সম্পৰ্ক আছে। বৈঠকত দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয় সন্দৰ্ভত আলোচনা কৰে।
Between India and Japan, of course, we have a special strategic and global partnership, and that signals that our ties have a larger implication, importance, impact. Today, I look forward to discussing our bilateral cooperation, to discussing global and regional issues, particularly in this current situation, and West Asia is important.
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী অমিত শ্বাহে যোৱা নিশা দুদিনীয়া ভ্ৰমণসূচী লৈ বিকানেৰত উপস্থিত হয়। তেওঁ আজি তাত কেইবালানিও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সীমান্ত সুৰক্ষা বাহিনীৰ 179 নম্বৰ বেটেলিয়নৰ চানচু সীমান্ত চকীত আজি পুৱা 10:30 বজাত প্ৰথমটো কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানৰ সময়তে প্ৰহৰী সন্মিলন অনুষ্ঠিত হ'ব আৰু ভাৰ্চুৱেল মাধ্যমেৰে মহিলা চাউনী উদ্বোধন কৰা হ'ব। গৃহমন্ত্ৰীগৰাকীয়ে সীমান্তত নিয়োজিত বি এছ এফৰ জোৱানসকলক সেৱা আৰু নিষ্ঠাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত বিকানেৰ বি এছ এফ খণ্ডৰ মুখ্য কাৰ্যালয়ত সীমান্ত সম্পৰ্কীয় বিষয়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত সীমান্ত সুৰক্ষা, স্মাৰ্ট ফেন্সিং, ড্ৰোন পৰ্যবেক্ষণ আৰু সীমান্ত অঞ্চলত অনুপ্ৰৱেশ ৰোধৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰৱৰ্তী কেইটামান দিনত ভাৰতৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় এলানি উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে অহা 29 মে'ত গুজৰাটৰ ভুজৰ আৰু 5 জুনত ত্ৰিপুৰাৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে পশ্চিমবংগৰ সীমান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ কথা আছে। জম্মু কাশ্মীৰৰ গুলমাৰ্গ গণ্ডোলা ৰোপৱেত কাৰিকৰী বিজুতিৰ বাবে আৱদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। বিষয়াসকলে জনোৱা অনুসৰি এই ৰোপৱে 65টা কেবিনত 300ৰো অধিক পৰ্যটক আৱদ্ধ হৈ পৰিছিল। এন ডি আৰ এফ, এছ ডি আৰ এফ, জম্মু আৰু কাশ্মীৰ আৰক্ষী, সেনাবাহিনীৰ চিনাৰ কৰ্পছ আৰু স্থানীয় প্ৰশাসনে চলোৱা উদ্ধাৰ অভিযানত সকলো পৰ্যটককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। আয়ুষ মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ জৰিয়তে চৰকাৰে সমগ্ৰ দেশতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা শক্তিশালী কৰি তুলিছে বুলি মত পোষণ কৰিছে। নতুন দিল্লীত কালি আয়ুষ মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ চতুৰ্থখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীযাদৱে কয় যে যোগ আৰু প্ৰাকৃতিক চিকিৎসা হৈছে সামগ্ৰিক তথা প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰতৰ কালজয়ী অৱদান আৰু ই বিশ্ব সুস্থতা আন্দোলনৰ গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৈঠকত ভাৰতত যোগ আৰু প্ৰাকৃতিক চিকিৎসা খণ্ডৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰা হয় আৰু পৰম্পৰাগত স্বাস্থ্যসেৱা ব্যৱস্থাৰ বিশ্বব্যাপী প্ৰচাৰ সম্পৰ্কীয় পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়। 2014 চনত ৰাষ্ট্ৰসংঘই 21 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াক ভাৰতৰ সাংস্কৃতিক কূটনীতি আৰু বিশ্ব নেতৃত্বৰ বাবে ঐতিহাসিক কৃতিত্ব বুলি অভিহিত কৰে। তেওঁ কয় যে দেশত প্ৰাকৃতিক চিকিৎসা তথা যোগ বিজ্ঞানৰ স্নাতক উপাধি অৰ্জনৰ বাবে 70খনতকৈও অধিক মহাবিদ্যালয় স্থাপন কৰা হৈছে। দেশত সম্প্ৰতি 5000তকৈও অধিক যোগ প্ৰশিক্ষণ কেন্দ্ৰই সক্ৰিয়ভাৱে কাম কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ইবোলা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰু নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত কালি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত শ্ৰীনাড্ডাই বিমান বন্দৰ জাহাজ বন্দৰ আৰু সীমান্ত অঞ্চলত প্ৰৱেশ স্থানসমূহ ইবোলা পৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীনাড্ডাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহক নিৰীক্ষণ পৰীক্ষণৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা দিছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি যোৱাবাৰৰ বিজয়ী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ধৰমশালাত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াভাৱে প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিব। ইপিনে আজিৰ খেলখনত পৰাস্ত হোৱা দলটোৱে দ্বিতীয়খন কোৱালিফায়াৰ খেলৰ জৰিয়তে ফাইনেলত প্ৰৱেশৰ আন এটা সুযোগ পাব। প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখন কাইলৈ মোহালিৰ নিউ চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত খেলোৱা হ'ব। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। কাইলৈৰ খেলখনত জয়ী হোৱা দলটো দ্বিতীয়খন কোৱালিফায়াৰত আজিৰ খেলত পৰাস্ত দলটোৰ মুখামুখি হ'ব। খেলখন অহা শুকুৰবাৰে নিউ চণ্ডীগড়ত অনুষ্ঠিত হ'ব। অৱশ্যে কাইলৈৰ খেলখনত পৰাস্ত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব। উল্লেখযোগ্য যে 14খন খেলৰ পৰা 18 পইণ্ট অৰ্জনেৰে পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমটো দল হিচাপে এইবেলি প্লে অফত প্ৰৱেশ কৰিছিল। গ্ৰুপ পৰ্যায়ত গুজৰাট টাইটেন্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদেও 18 পইণ্টকৈ অৰ্জন কৰিছিল যদিও উন্নত নেট ৰান ৰেটৰ ভিত্তিত বেংগালুৰুৱে তালিকাত প্ৰথম স্থান অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। ইপিনে 16 পইণ্টেৰে ৰাজস্থানে চতুৰ্থ তথা প্লে অফৰ অন্তিমটো স্থান দখল কৰে। ভাৰতৰ তাৰকা খেলুৱৈদ্বয় লক্ষ্য সেন আৰু পি ভি সিন্ধুৱে আজিৰে পৰা আৰম্ভ হ'বলগীয়া ছিংগাপুৰ অপেন ছুপাৰ 750 বেডমিণ্টন প্ৰতিযোগিতাত দেশৰ প্ৰত্যাশাৰ ভাৰ বহন কৰিব। প্ৰতিযোগিতাত আয়ুষ ছেট্টী, কিদাম্বি শ্ৰীকান্ত আৰু এইচ এছ প্ৰণয়েও দেশৰ হৈ পদক অৰ্জনৰ আপ্ৰাণ প্ৰয়াস চলাব। কমনৱেলথ গেমছত স্বৰ্ণ পদক অৰ্জন কৰা লক্ষ্য সেন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত চীনৰ লু গুৱাং জুৰ মুখামুখি হ'ব। ইপিনে প্ৰণয়ে প্ৰথম ৰাউণ্ডত ইণ্ডোনেছিয়াৰ পঞ্চম বাছনিপ্ৰাপ্ত জোনাটান ক্ৰিষ্টিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ শ্ৰীকান্ত, স্থানীয় লোহ কিন ৱিউৰ আৰু আয়ুষ ছেট্টী কানাডাৰ ভিক্টৰ লাইৰ মুখামুখি হ'ব। ইপিনে মহিলাৰ ছিংগলছত অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা পি ভি সিন্ধুৱে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ ষষ্ঠ স্থানৰ খেলুৱৈ ইণ্ডোনেছিয়াৰ পুত্ৰি কুছুমা ৱাৰ্ডানীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। একেদৰে প্ৰথম ৰাউণ্ডত বিশ্বক্ৰমৰ 22 সংখ্যক স্থানৰ খেলুৱৈ উন্নতি হুদা, অষ্টম বাছনিপ্ৰাপ্ত জাপানৰ টমকা মিয়াজাকি আৰু মালবিকা ৱানচুৰ চীনা টাইপেৰ লিন চিয়াং টিৰ মুখামুখি হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা তিনিদিনীয়া ভ্ৰমণসূচীলৈ ছিকিমলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি নতুন দিল্লীত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন বৈঠকৰ আয়োজন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি বিকানেৰত সীমান্ত সুৰক্ষা বাহিনীৰ চানচু সীমান্ত চকী পৰিদৰ্শন কৰিব। জম্মু কাশ্মীৰৰ গুলমাৰ্গৰ ৰোপ ৱেত কাৰিকৰী বিজুতিৰ বাবে আবদ্ধ হৈ থকা সকলো পৰ্যটককে নিৰাপদে উদ্ধাৰ কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।